এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু জনতাৰ শিল্পী জুবিন গাৰ্গক স্মৰণেৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৱাহাটীত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ মুকলি বটদ্ৰৱাত সাংস্কৃতিক প্ৰকল্প উদ্বোধন ৰাজ্যৰ শিক্ষা জগতত নতুন আন্তঃগাঁথনিমূলক সংযোগেৰে বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ আজি মুখ্যমন্ত্ৰীৰ উদ্বোধন কাৰ্বি আংলঙৰ পি জি আৰ আৰু ভি জি আৰ ভূমি দখলমুক্ত কৰাৰ বাবে উচ্ছেদৰ জাননী জাৰি শীতপ্ৰবাহ আৰু ঘন কুঁৱলীৰ বাবে বিগত চৌব্বিছ ঘণ্টাত 128খন ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱা বাতিল আৰু তিৰুৱনন্তপুৰমত আজি ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল। অসমক অনুপ্ৰৱেশকাৰীমুক্ত কৰাটো বিজেপি নেতৃত্বাধীন চৰকাৰৰ সংকল্প বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। দিনজোৰা ভ্ৰমণসূচীৰে কালি অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কালি সন্ধিয়া খানাপাৰাত নৱনিৰ্মিত 5,000 আসনযুক্ত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰি দিয়া ভাষণত এই কথা উল্লেখ কৰে। তেওঁ লগতে ৰাজ্যৰ প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে অসমক ভাৰতৰ পৰা বিচ্ছিন্ন নোহোৱাকৈ ৰখাৰ ক্ষেত্ৰত গ্ৰহণ কৰা আশাসুধীয়া প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰে। তেওঁ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু জনতাৰ শিল্পী জুবিন গাৰ্গকো সোঁৱৰণ কৰে।
মই ভাৰত ৰত্ন অসম কে প্ৰথম মুখ্যমন্ত্ৰী শ্ৰদ্ধেয় গোপীনাথ জী কো ভি বহুত মন সে য়াদ কৰনা চাহতা হুঁ ক্যোঁকি গোপীনাথ জী ন হোতে তো অসম আজ ভাৰত কা হিস্সা ন হোতা। हम सब आज भारत के हिस्से के रूप में अपना अस्तित्व बना पाए हैं, ये संपूर्ण श्रेय सत्य गोपीदास जी को जाता है। मैं डॉक्टर भूपेन हजारिका जी और श्री स्वर्गस्थ जुबिन गर्ग को भी मनपूर्वक याद करना चाहता हूं। ये दोनों महानुभावों ने ब्रह्मपुत्र के तट से लेकर पूरी दुनिया में असम की संस्कृति, असम का संगीत और हमारी कला को विश्व भर में प्रसिद्ध करने का काम किया।
45 বিঘা এলেকাজুৰি 291 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰেক্ষাগৃহত সন্মিলন ভৱন, অত্যাধুনিক দৃশ্য শ্ৰব্য ব্যৱস্থা, ডিজিটেল আন্তঃগাঁথনিকে ধৰি ভালেমান উন্নত মানৰ ব্যৱস্থা ৰখা হৈছে। ইয়াৰ আগেয়ে শ্ৰীশ্বাহে গুৱাহাটীত আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ভৱন আৰু স্বয়ংচালিত নগৰ নিৰীক্ষণ ব্যৱস্থা মুকলি কৰে। 300 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ভৱনত 400 গৰাকী বিষয়ৰ বাবে সুব্যৱস্থা থকাৰ উপৰি আৰক্ষীৰ সকলো শাখা সংযুক্ত কাৰ্যালয়, একত্ৰিত প্ৰমাণীকৰণ শাখা আদি আছে। গৃহমন্ত্ৰীগৰাকীয়ে নতুন ফৌজদাৰী আইন সম্পৰ্কীয় এখন প্ৰদৰ্শনী মুকলি কৰাৰ উপৰি ৰাজ্যৰ প্ৰতিখন জিলা ভ্ৰমণ কৰিবলগীয়া ফৰেনচিক বাহনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীশ্বাহে কালি বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প উদ্বোধন কৰে। অনুষ্ঠানত দিয়া ভাষণত এই প্ৰকল্প উদ্বোধন কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ বাবে তেওঁ ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই অনুষ্ঠানত দিয়া ভাষণত একাংশ লোকে দখল কৰি থকা ভূমি উচ্ছেদ কৰি বটদ্ৰৱা প্ৰকল্প নিৰ্মাণ কৰা হৈছে বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে 222 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বটদ্ৰৱা প্ৰকল্প ফেব্ৰুৱাৰীৰ পৰা জনসাধাৰণৰ বাবে মুকলি হ'ব। এই প্ৰকল্প ৰাইজে বিনামূলীয়াকৈ চাব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। শ্ৰীশ্বাহে কালি সন্ধিয়া বৰাগাঁৱত নৱনিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি অসম আন্দোলনৰ 860গৰাকী বীৰ শ্বহীদৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ স্মাৰক ক্ষেত্ৰত গছপুলি ৰোপণ কৰে। ৰাজ্যৰ শিক্ষা জগতত আন্তঃগাঁথনিমূলক নতুন সংযোগৰ সূচনা কৰি বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব। প্ৰায় 53 কোটি টকা ব্যয় সাপেক্ষে বিশ্ববিদ্যালয়খনৰ এই নতুন চৌহদত প্ৰশাসনিক ভৱন, অত্যাধুনিক প্ৰযুক্তিসম্পন্ন পৰীক্ষাগাৰসহ 3টা শৈক্ষিক ভৱন, কেফেটেৰিয়া আৰু উপাচাৰ্যৰ লগতে অন্যান্য শৈক্ষিক আৰু অনাশৈক্ষিক বিষয়ববীয়াৰ বাবে আৱাসিক ভৱন নিৰ্মাণ কৰা হৈছে। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু সাংসদ ফণীভূষণ চৌধুৰী উপস্থিত থকাৰ কথা। পাঠশালাৰ দাঁতিকাষৰীয়া মেধিকুচি গাঁৱৰ বিশ্ববিদ্যালয়খনৰ এই নতুন চৌহদ উদ্বোধনৰ পূৰ্বে নৰূপত সজাই তোলা হৈছে। উল্লেখযোগ্য যে 1955 চনৰ 16 আগষ্টত স্থাপিত পাঠশালাৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বজালী মহাবিদ্যালয়ক তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে ভট্টদেৱ বিশ্ববিদ্যালয় বিধেয়ক 2017ৰ অধীনত বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ বাবে আইন প্ৰণয়ন কৰে। নৱঘোষিত বিশ্ববিদ্যালয়খন বজালীৰ প্ৰবাদ পুৰুষ আৰু অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱ নামেৰে পৰিচিত বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ নামত উৎসৰ্গা কৰা হয়। 2019 চনৰ 24 জুনত বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য নিযুক্তি দিয়া হয়। নতুন ভৱন নিৰ্মাণৰ পূৰ্বে বিশ্ববিদ্যালয়খনৰ কাম কাজ বজালী মহাবিদ্যালয়ৰ চৌহদৰ পৰা চলাই থকা হৈছিল। কাৰ্বি আংলঙৰ পি জি আৰ আৰু ভি জি আৰ ভূমি দখল কৰি থকা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱাৰ বাবে আজিৰে পৰা জাননী জাৰি কৰা হ'ব। 15 দিনৰ ভিতৰত ভূমি খালী নকৰাসকলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱা হ'ব বুলি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে প্ৰকাশ কৰিছে। যোৱা 26 ডিচেম্বৰত ৰাজ্য চৰকাৰৰ সৈতে অনুষ্ঠিত ত্ৰিপাক্ষিক বৈঠকৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই ভূমি দখলমুক্ত কৰাক লৈ কাৰ্বি পাহাৰত সৃষ্টি হোৱা প্ৰতিবাদমুখৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আন্দোলনকাৰী আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সৈতে ৰাজ্য চৰকাৰৰ এই বৈঠক অনুষ্ঠিত হৈছিল। এই অনুসৰি খেৰনি আৰু উত্তৰ বৰবিলৰ 339 পৰিয়ালৰ বাহিৰে বাকীসকলক সেই স্থান খালী কৰিবলৈ জাননী জাৰি কৰা হ'ব। লগতে পি জি আৰ ভূমিত থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ বাণিজ্যিক অনুজ্ঞা বাতিল কৰা হ'ব। মাঘ বিহুৰ পাছতে বকলীয়াঘাটৰ জলসিঞ্চন বিভাগৰ ভূমিত থকা 1000 পৰিয়ালক উচ্ছেদ কৰা হ'ব। এই সন্দৰ্ভত মুখ্য কাৰ্যবাহী সদস্য শ্ৰী ৰংহাঙে এইদৰে কয়।
8000 বিঘাটো আগতে আমি বকৰ্ডাৰ দিলো, সেইটো আজি এবছৰৰ আগতে আমি টেণ্ডাৰ কল কৰিলো। টেণ্ডাৰ কল কৰাৰ পিছত আমি বকৰ্ডাৰ দিলো। যিবিলাক প্ৰথম পি জি আৰ বি জি আৰৰ আন্দোলন কৰিছে, সেই আন্দোলনকাৰীসকলৰ নামে দিয়া হৈছে। তেওঁলোকে আমিয়ে কৰিম সেই কামটো বুলি কৈছে। তাৰপিছত এ এছ জি ইউথ ফ্ৰণ্ট আৰু এ এছ এছ চি কে এছ চি তেওঁলোকৰ নামতে দিয়া হৈছে, কণ্ট্ৰেক্টৰ নাম দিছে আৰু তেওঁলোকৰ বকৰ্ড আছে। কিন্তু পিছত তেওঁলোকে চাৰেণ্ডাৰ কৰা হৈছে যে আমি কামটো কৰিব নোৱাৰোঁ। আজি সিদ্ধান্ত লৈছে যিটো নেকি এজ পাৰ ৰুলছ আমি টেণ্ডাৰ নটিচটো দিম। তাৰপিছত টেণ্ডাৰ কোন যোনে যোনে মাৰিব তাতে আমি সোনকালে বকৰ্ডাৰটো ইছ্যু কৰিম। তাৰপিছত আকৌ ফেঞ্চিং যিবিলাক অফিচ আছে পি জি আৰ বি জি আৰৰ স্কুল এডুকেশ্যন ইনষ্টিটিউচন স্কুলছ আংগনবাড়ী চেণ্টাৰ তাৰপিছত ইৰিগেশ্যন অফিচ আছে তাত সেই গোটেইখিনি শ্বিফ্ট কৰিবৰ কাৰণে আজি সিদ্ধান্ত লৈ যোৱা হৈছে।
অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বাবে 69,342 কোটি টকা ব্যয় সাপেক্ষ 12 নতুন ৰেল প্ৰকল্পত ৰেল মন্ত্ৰালয়ে অনুমোদন জনাইছে। ইয়াৰ ভিতৰত 8 নতুন ৰেলপথ প্ৰকল্প আৰু 4 ৰেলপথৰ দ্বৈতকৰণ প্ৰকল্প আছে। এই প্ৰকল্পৰ অধীনত 777 কিলোমিটাৰ ৰেলপথ নিৰ্মাণৰ পৰিকল্পনা লোৱা হৈছে আৰু ইয়াৰে 278 কিলোমিটাৰ ৰেলপথ ইতিমধ্যে নিৰ্মাণৰ কাম আৰম্ভ হৈছে। ইয়াৰ বাবে 41,676 কোটি টকা আবণ্টন দিয়া হৈছে। ইপিনে ৰেল মন্ত্ৰালয়ে অহা 1 জানুৱাৰীৰ পৰা গুৱাহাটী আৰু চাইৰঙৰ মাজত চলাচল কৰা 1506-09 আৰু 1506-10 নম্বৰৰ এক্সপ্ৰেছ ৰেলগাড়ীখনৰ সংশোধিত সূচী প্ৰত্যাহাৰ কৰিছে। এই ৰেলগাড়ীখন এতিয়াৰ দৰে সন্ধিয়া গুৱাহাটী এৰিব আৰু বিপৰীত দিশৰ পৰা প্ৰতি সন্ধিয়া চাইৰাং এৰিব বুলি ৰেলৱে বৰ্ডৰ এখন বিজ্ঞপ্তিত কোৱা হৈছে। উল্লেখযোগ্য যে অসম ৰেলযাত্ৰী সংস্থা আৰু বৰাক উপত্যকাৰ ভালেকেইটা সংগঠনৰ লগতে মিজোৰামৰ ভালেসংখ্যক ব্যক্তিয়ে এই জনপ্ৰিয় ৰেলগাড়ীখন দিনৰ ভাগত চলাচল কৰাবলৈ লোৱাৰ সিদ্ধান্তৰ প্ৰতিবাদ জনাইছিল। বিগত 3-4 দিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰী শীতৰ কবলত পৰিছে। কালি গোটেই দিনটো ঘন কুঁৱলীয়ে মহানগৰীৰ চৌপাশ আৱৰি ৰখাৰ ফলত দৃশ্যমানতা হ্ৰাস পায়। বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই জনোৱা মতে গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ সৰ্বনিম্ন তাপমাত্ৰাৰ বিশেষ সাল সলনি ঘটা নাই যদিও সৰ্বোচ্চ তাপমাত্ৰা দুদিনৰ ভিতৰত কমেও 6 ডিগ্ৰী হ্ৰাস পাইছে। তদুপৰি যোৱা দুদিনত অঞ্চলটোত বেলিৰ পোহৰ যথেষ্ট কম হোৱাৰ বাবে জনসাধাৰণে শীতৰ প্ৰকোপ বঢ়া যেন অনুভৱ কৰিছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা 18.5 ডিগ্ৰী আৰু সৰ্বনিম্ন 15.6 ডিগ্ৰী চেলছিয়াছৰ আশে পাশে থকা বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰে। ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ তাপমাত্ৰা ধুবুৰীত সৰ্বাধিক হ্ৰাস পাইছে। কালি জিলাখনত 16.9 ডিগ্ৰী চেলছিয়াছ সৰ্বোচ্চ তাপমাত্ৰা ৰেকৰ্ড কৰা হয়। জিলাখনত সৰ্বনিম্ন তাপমাত্ৰা আছিল 13.9 ডিগ্ৰী চেলছিয়াছ। ডিব্ৰুগড়ত কালি সৰ্বোচ্চ তাপমাত্ৰা 25.7 ডিগ্ৰী আৰু সৰ্বনিম্ন 12.8 ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হয়। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত কালি কেইবাখনো বিমানৰ উৰণ আৰু অৱতৰণ কেইবাঘণ্টাও বিলম্ব হয়। শীতপ্ৰবাহ আৰু ঘন কুঁৱলীৰ বাবে বিগত 24 ঘণ্টাত দেশৰ বিমান পৰিবহণ সংস্থাসমূহেও কমেও 128খন ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱা বাতিল কৰে। ভালেসংখ্যক বিমানবন্দৰত য়েল' এলাৰ্ট জাৰি কৰা হৈছে। তদুপৰি ৰাজধানী চহৰ দিল্লীৰ পৰা ভিন্ন প্ৰান্তলৈ উৰা মাৰিবলগীয়া 200খন বিমানৰ উৰণৰ সময়সূচী পিছুৱাই দিয়া হৈছে। পৰৱৰ্তী কেইটামান দিনতো অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত কুঁৱলীৰ আচ্ছাদন একেদৰে থাকিব বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। অসমত অহা 2 জানুৱাৰীলৈ আকাশ ঘন কুঁৱলী ঢাকি ৰাখিব বুলি কোৱা হৈছে। মেঘালয় মণিপুৰ মিজোৰাম আৰু নাগালেণ্ডতো 2 জানুৱাৰী পৰ্যন্ত ঘন কুঁৱলী থাকিব বুলি কোৱা হৈছে। ৰেল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে সমগ্ৰ উত্তৰ ভাৰতত ঘন কুঁৱলীৰ বাবে কমেও 48খন ৰেল পলমকৈ চলাচল কৰাবলগীয়া হৈছে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে ৰেলৰ গতিও হ্ৰাস কৰা হৈছে। উত্তৰ ভাৰতত দ্বাদশ শ্ৰেণী পৰ্যন্ত বিদ্যালয়সমূহত পাঠদান শীতৰ বাবে বন্ধ ৰখা হৈছে। ইপিনে স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাতো গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত ডাঠ কুঁৱলীয়ে আৱৰি থাকিব। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 20 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 16 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। শীতৰ আগমনৰ লগে লগে ৰাজ্যলৈ দেশী বিদেশী পৰ্যটকৰ আগমন ঘটিছে। 2025-26 পৰ্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। চলিত পৰ্যটন বৰ্ষৰ আৰম্ভণিৰ 3 মাহতে ৰাষ্ট্ৰীয় উদ্যানখনলৈ প্ৰায় 7000 বিদেশী পৰ্যটকৰ আগমন ঘটে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বন সংমণ্ডল প্ৰাধিকাৰী অৰুণ ভিগনেছে প্ৰকাশ কৰা অনুসৰি কাজিৰঙাৰ পৰ্যটন ইতিহাসত এইবাৰে সৰ্বাধিক সংখ্যক বিদেশী পৰ্যটকৰ আগমন ঘটিছে। এই সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীভিগনেছে কালি এইদৰে কয়।
এইবাৰ 2025-26 টুৰিষ্ট ছিজন আৰম্ভ হৈছিল আমাৰ ছেপ্টেম্বৰ লাষ্টৰ পৰা। এতিয়ালৈকে অলমষ্ট 1.5 লাখ টুৰিষ্ট ভিজিট কৰিছে কাজিৰঙা, আৰু তাৰ মাজত আমাৰ ফৰেইন টুৰিষ্ট বেছিকৈ বাঢ়িছে। এবাৰ অলমষ্ট 7,000 টুৰিষ্ট অলৰেডি ভিজিট কৰিছে কাজিৰঙা, আৰু এইটো এটা পজিটিভ ট্ৰেণ্ড হয়। ফৰেইন টুৰিষ্ট যেতিয়া বাঢ়ি থাকে এইটো এটা পজিটিভ ট্ৰেণ্ডে আমি ধৰি আছোঁ। টুৰিষ্টৰ ছেটিছফেকশ্যন ভাল পাইছে, মানে মেক্সিমাম আমি দেখিছোঁ আমাৰ মেক্সিমাম টুৰিষ্ট কহৰা বাগৰি তাক ভিজিট কৰি আছে। আৰু অকল কহৰা বাগৰি বুলি নহয়, যিমান টুৰিষ্ট এইটো বুঢ়াপাহাৰ আগ্ৰতলিত যোৱা টুৰিষ্টো খুব ভাল পাইছে। তাত মানে এনিমেল চাইটিং অলমষ্ট ইকুৱেলি পাইছে এবাৰ, আৰু টাইগাৰ চাইটিং ভালেমান পাইছে। 4টা ৰেঞ্জতে টাইগাৰ চাইটিং পাইছে। টুৰিষ্টকেইটা এতিয়া মানে কাজিৰঙা ভিজিট কৰি ভাল পাইছে আমাক ৰিপৰ্ট পাইছে।
ভাৰতৰ মহিলা ক্ৰিকেট দলটো আজি শ্ৰীলংকাৰ বিৰুদ্ধে 5খনীয়া টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলত অৱতীৰ্ণ হ'ব। খেলখন কেৰালাৰ তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে ইতিমধ্যে শৃংখলাৰ 4খন খেলত বিজয় অৰ্জনেৰে অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰিছে। শৃংখলাত দেওবাৰে অনুষ্ঠিত চতুৰ্থখন খেলত ঘৰুৱা দলটোৱে 30 ৰাণৰ ব্যৱধানত জয়লাভ কৰিছিল। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
দিনজোৰা ভ্ৰমণসূচীৰে অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি কেইবাটাও প্ৰকল্প উদ্বোধন কৰে। এই বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীশ্বাহে বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প উদ্বোধনৰ বাতৰিটো বিস্তৃতভাৱে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তাৰ শিৰোনাম অনুপ্ৰৱেশকাৰী মুক্ত অসম আমাৰ সংকল্প। আমাৰ অসমৰ শিৰোনাম 5,000 আসনযুক্ত সুবিশাল প্ৰেক্ষাগৃহ আৰক্ষী আয়ুক্তৰ সুদৃশ্য কাৰ্যালয় উদ্বোধন। কাৰ্বি আংলঙৰ পি জি আৰ আৰু ভি জি আৰ ভূমি দখল কৰি থকা লোকসকলৰ বিৰুদ্ধে উচিত অভিযান চলোৱাৰ বাবে আজিৰে পৰা জাননী জাৰি কৰা হ'ব। এই বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অৰণ্য মানৱ হিচাপে খ্যাত যাদৱ পায়েঙৰ অনুপ্ৰেৰণাৰে তেওঁৰ কন্যাৰ নেতৃত্বত গঢ় দিয়া দ্বিতীয়খন মূলা গাঁথনিত দুৰ্বৃত্ত অগ্নিসংযোগ কৰাৰ ঘটনাক লৈ ৰাজ্যজুৰি ক্ষোভ সৃষ্টি হোৱাৰ বাতৰিটো দৈনিক অসম আৰু অসমীয়া খবৰ কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কোকৰাঝাৰত 14 নম্বৰ ৰাজ্যিক ঘাইপথৰ কাষৰ বিলুপ্তপ্ৰায় সোণালী বান্দৰে ৰাস্তা পাৰ হ'বলৈ কৃত্ৰিম ওলোমা দলঙৰ স্থাপনৰ ফলত পথ দুৰ্ঘটনাত হোৱা মৃত্যুৰ হাৰ কম হোৱাৰ বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে ফটোসহ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 2025-26 পৰ্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি হোৱাৰ বাতৰিটো দৈনিক জনমভূমি আৰু দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ সঞ্জীৱনী। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্ৰন্থমেলাৰ আজি সপ্তম দিনা কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হ'ব। গ্ৰন্থমেলাথলীত আজি অসমীয়া সাহিত্যত ৰাজনৈতিক ছদ্মৰূপী ব্যাখ্যান শীৰ্ষক এখন আলোচনা সত্ৰ অনুষ্ঠিত হ'ব। বিয়লি 2:30 বজাত হ'বলগীয়া এই আলোচনা সত্ৰ বিশিষ্ট ইতিহাসবিদ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ গজেন্দ্ৰ অধিকাৰীয়ে উদ্বোধন কৰিব। এই অনুষ্ঠানত লেখক তথা জ্যেষ্ঠ সাংবাদিক ৰূপম বৰুৱা, প্ৰকৃতিবিদ লেখক সৌম্যদীপ দত্ত, জ্যেষ্ঠ সাংবাদিক পুলিন কলিতা, দেৱিকা দত্ত, অভিজ্ঞান অনুৰাগ আৰু ভাস্কৰ জ্যোতিনাথে অংশগ্ৰহণ কৰিব। অনুষ্ঠানটি জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়াই পৰিচালনা কৰিব। বিয়লি 5 বজাৰ পৰা সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু জনতাৰ শিল্পী জুবিন গাৰ্গক স্মৰণেৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৱাহাটীত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ মুকলি, বটদ্ৰৱত সাংস্কৃতিক প্ৰকল্প উদ্বোধন, ৰাজ্যৰ শিক্ষা জগতত নতুন আন্তঃগাঁথনিমূলক সংযোগেৰে বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ আজি মুখ্যমন্ত্ৰীৰ উদ্বোধন, কাৰ্বি আংলঙৰ পি জি আৰ আৰু ভি জি আৰ ভূমি দখলমুক্ত কৰাৰ বাবে আজি উচ্ছেদৰ জাননী জাৰি, শীতপ্ৰবাহ আৰু ঘন কুঁৱলীৰ বাবে বিগত 24 ঘণ্টাত 128খন ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱা বাতিল, আৰু তিৰুৱনন্তপুৰমত আজি ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ 5খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। ক্ষণিক পাছতেই জিলাৰ এৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।